এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ। আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে 7খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা। বিহাৰত চৰকাৰ গঠনৰ বাবে NDAৰ তৎপৰতা। আজি নীতিশ কুমাৰক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 4,500টা শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীৰ আজি নথি পৰীক্ষণ আৰম্ভ। আৰু জুবিন গাৰ্গৰ উপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত অনুৰাগীৰ বিশেষ কাৰ্যসূচীৰ আয়োজন। জিলাৰ সদৰত আছুৰ আজি গছপুলি ৰোপণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত লোনিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাটো সম্ভৱ হ'ব। এই চুক্তিৰ ফলত 500 বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ 2027 চনত 6 মাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। লণ্ডন ভ্ৰমণৰ প্ৰথম দিনটোত কালি ডঃ শৰ্মাই চহৰৰ ৱাটাৰফ্ৰণ্ট পৰিদৰ্শন কৰাৰ লগতে প্ৰৱাসী অসমীয়াসকলৰ সৈতেও মত বিনিময় কৰে। ৰাজ্যত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 7খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি 1খন জিলাৰ পৰা 1খন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
দেওবাৰে এক নিৰ্দেশ মৰ্মে নামনি অসমৰ ভিতৰত কামৰূপ জিলাত গাহৰি বিক্ৰী কৰা আৰু বাহিৰৰ পৰা লৈ আহি কামৰূপ জিলাত বিক্ৰী কৰা সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছে। ইতিমধ্যে কামৰূপ জিলা পশুপালন বিভাগৰ পৰা প্ৰায় 20 জেগাত এই গাহৰিৰ যি আফ্ৰিকান ছুৱাইন ফিভাৰ ধৰা পৰিছে, সেই ভিত্তিতে ইতিমধ্যে কামৰূপ জিলাৰ বিশেষকৈ ৰঙিয়া, হাজো, ছয়গাঁও, চাংচাৰী, ৰামদিয়া, বকু, কমলপুৰ, বাথান, বিদিয়া, বংশৰকে ধৰি প্ৰায় 20 জেগাত আফ্ৰিকান ছুৱাইন ফিভাৰ ধৰা পৰাৰ পাছতে বৈজ্ঞানিক ভিত্তিৰে 10 ফুট তলত গাঁত খান্দি পুতি পেলোৱা হৈছে আৰু লগতে কিছু অন্য ঠাইত আজিৰে পৰা এই ব্যৱস্থা গ্ৰহণ কৰিব।
ছুৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা আৰু নিগম নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে বেচা কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে। পশুপালন বিভাগৰ নিৰ্দেশনাত প্ৰকাশ পোৱা মতে 100% মৃত্যুৰ হাৰেৰে আফ্ৰিকান ছুৱাইন ফিভাৰ হৈছে গাহৰিৰ অতি সংক্ৰামক ভাইৰাছজনিত ৰোগ। যোৱা অক্টোবৰত ৰাজ্যৰ 84টা স্থানত এই ৰোগৰ ব্যাপক সংক্ৰমণ ধৰা পৰে। বৰ্তমানলৈ এই ৰোগবিধৰ প্ৰতিষেধক চিটা ওলোৱা নাই আৰু ফলপ্ৰসূ চিকিৎসা নোহোৱাৰ বাবে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে আক্ৰান্ত স্থানসমূহ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আফ্ৰিকান ছুৱাইন ফিভাৰত আক্ৰান্ত হোৱা হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। বিহাৰত চৰকাৰ গঠনৰ বাবে NDAৰ ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ উঠিছে। NDA মিত্ৰজোঁটৰ সদস্যসকলৰ মাজত পাটনা আৰু নতুন দিল্লীত সঘনে বৈঠক অনুষ্ঠিত হৈছে। JDU বিধায়িনী দলে আজি দলীয় নেতা নিৰ্বাচন সন্দৰ্ভত পাটনাত এখন বৈঠকত মিলিত হ'ব। এই বৈঠকত দলটোৰ 85জন নৱনিৰ্বাচিত বিধায়কে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। এন ডি এ বিধায়িনী দলৰ বৈঠকো আজি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত ৰাজ্যখনৰ বৰ্তমানৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। ইপিনে নতুন চৰকাৰখনৰ শপতগ্ৰহণৰ বাবেও প্ৰস্তুতি চলি আছে। পাটনাৰ গান্ধী ময়দানত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খানে নতুন মুখ্যমন্ত্ৰী তথা কেবিনেটৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। অহা 20 নৱেম্বৰত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় শিক্ষকৰ খালী হৈ থকা 4,500টা পদ পূৰণৰ বাবে পূৰ্বে অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম আজি আৰম্ভ হ'ব। প্ৰথমে দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত 402টা পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব। ইয়াৰ পাছতে অন্যান্য প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কয় যে অহা জানুৱাৰীৰ ভিতৰত নথি পৰীক্ষণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ফেব্ৰুৱাৰীলৈকে প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিকত 2,900 আৰু উচ্চ প্ৰাথমিকত 1,600 পদৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীত বিজ্ঞাপন প্ৰকাশ পাইছিল। 42,000 প্ৰাৰ্থীয়ে আবেদন কৰাৰ পাছত 4,500 প্ৰাৰ্থীক বাছনি কৰা হয়। জুবিন গাৰ্গৰ উপজা দিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিৱেশন কৰিব। সদৌ অসম ছাত্ৰ সন্থাই 3-দিনীয়া কাৰ্যসূচীৰে জুবিন গাৰ্গৰ উপজা দিন পালন কাৰ্যসূচীৰ অংশ হিচাপে কালি ৰাজ্যজুৰি ৰং তুলিকাৰ এদিনৰ আয়োজন কৰে। জুবিন গাৰ্গ চিন্তা আৰু সৃষ্টি শীৰ্ষক বিষয়ত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ আৰু ৰাজহুৱা স্থানত চিত্ৰশিল্পী আৰু ছাত্ৰ ছাত্ৰীসকলে চিত্ৰাংকন কৰে। আজি অসমৰ প্ৰতিখন জিলাত ছাত্ৰ সন্থাই 53টাকৈ গছপুলি ৰোপণ কৰিব। কাইলৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত মানৱ শৃংখল কৰা হ'ব আৰু সন্ধিয়ালৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। গুৱাহাটীৰ সচেতন নাগৰিক সমাজে জুবিন গাৰ্গৰ জন্মদিন পালনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই অনুসৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজি উদযাপন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ আমবাৰীস্থিত দীঘলীপুখুৰীৰ পাৰত জুবিন গাৰ্গৰ গীত কথা আৰু কবিতাৰে এসন্ধ্যা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ গছৰ দিন উদযাপন কৰা হ'ব। ইপিনে অসম গণ পৰিষদ দলে শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ ৰাজ্যজুৰি স্বাভিমান দিৱসৰ অংশ হিচাপে গুৱাহাটীৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰত এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় 300 শিল্পী অহা 19 নৱেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ'ব। আহোমসহ 6টা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত কালি সন্ধিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত জোৰ সমদল উলিয়ায়। আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ এই জোৰ সমদল উলিওৱা হয়। আটাচুৰ বিষয়ববী আৰু কৰ্মীসকলৰ উপৰি জনগোষ্ঠীটোৰ বহুসংখ্যক লোকে বিভিন্ন শ্লোগানেৰে জনজাতিকৰণৰ দাবী জনায়। এই সন্দৰ্ভত আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে এইদৰে কয়।
অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অনাগত ভৱিষ্যতত উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধি যাতে অসমত সুৰক্ষিত হৈ থাকিব পাৰে, প্ৰতিটো জাতি বৰ্ণ ধৰ্মৰ মানুহ যাতে ইয়াত সুৰক্ষিত হৈ থাকিব পাৰে, অসমৰ সম্পদ, অসমৰ ভূমি, অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি চলে, তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ দাবীৰে ঐতিহাসিক তলাতল ঘৰত আমি গণসমাৱেশৰ আয়োজন কৰিছোঁ। চৰকাৰৰ কাৰণে স্পষ্ট বাৰ্তা, যদি 26ৰ নিৰ্বাচনৰ আগত অসমৰ 6টা জনগোষ্ঠীয়ে যদি জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা যদি চৰকাৰে নকয় তেতিয়াহ'লে ইয়াৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰববী ডাঃ মোহন ভাগৱত আজি 3-দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। বিয়লি আৰ এছ এছৰ মুৰববীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা গৈ সুদৰ্শনালয়ত উপস্থিত হ'ব। সংঘৰ শতবৰ্ষ পূৰ্ণ হোৱা উপলক্ষে ডাঃ ভাগৱতে সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদৰ্শনালয়ত বৌদ্ধিক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই মত বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী তথা কাকত আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্ৰণ জনোৱা হৈছে। পৰহিলৈ তেওঁ কবি, সাহিত্যিক, সাংবাদিক আৰু উদ্যোগপতিৰ উপস্থিতিত এখন যুৱ সন্মিলনত বক্তৃতা দিব। 20 নৱেম্বৰত তেওঁ অসমৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি 74 সংখ্যক কাৰ্বি আংলং দিৱস পালন কৰা হৈছে। ডিফুৰ তাৰালাংছোত পুৱা পতাকা উত্তোলনেৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে এই কাৰ্যসূচী আৰম্ভ কৰে। দুপৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হ'ব। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত চলি থকা 92 সংখ্যক ৰাস মহোৎসৱ উপলক্ষে আজি জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এটা নিৰ্দেশযোগে এই বন্ধ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আদালতসমূহ বন্ধ থাকিব। অৱশ্যে জৰুৰী সেৱাসমূহ চলি থাকিব। নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ পূব সীমান্ত ৰেলৱে ফুটবল দলে খিতাপ অৰ্জন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফুটবল দলে ইউনাইটেড চিৰাংদৰ ফুটবল দলক 3-0 গ'লত পৰাস্ত কৰে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ সৈতে।
জনজাতিকৰণৰ দাবীত আটাচুৰ জোৰ সমদল, মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণত নিহত দম্পতি, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীৰ জন্মদিন আয়োজনৰ ব্যাপক প্ৰস্তুতি আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। কিছুদিন পূৰ্বে দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণস্থলীত নিৰাপত্তা সংস্থাৰ দলে কালি 9 AM বুলেট কাৰ্টিজ উদ্ধাৰ কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈ শোচনীয় পৰাজয় স্বীকাৰ কৰা প্ৰশান্ত কিশোৰৰ দলে বিহাৰত ভোট কিনিবলৈ বিশ্ববেংকৰ 14,000 কোটি টকা ব্যৱহাৰ কৰা হৈছিল বুলি চাঞ্চল্যকৰ অভিযোগ তোলাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰকাশ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত কোনো তথ্য নিদিয়ে বৈদেশিক মন্ত্ৰালয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে গোপনে পাৰমাণৱিক বোমাৰ পৰীক্ষা চলাইছে বুলি ৰাছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পাছতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে 10 গৰাকী নিৰ্বাচিত সাংবাদিকক বিভিন্ন বিষয়ত কৰা অধ্যয়ন আৰু সংবাদ পৰিৱেশনৰ বাবে ফেলোশ্বিপ প্ৰদান কৰিব। এই বাতৰি অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতেও প্ৰকাশ কৰিছে। কালি চিলিণ্ডাৰ বিস্ফোৰণত কৰুণভাৱে মৃত্যুক খাবতি লোৱা দম্পতীৰ বাতৰিটো আজি নিয়মীয়া বাৰ্তা, দ্য চেণ্টিনেল, অসমীয়া খবৰ আদিৰ লগতে আনবোৰ কাকতেও প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বতৰ শুকান হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ। আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে 7খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা। বিহাৰত চৰকাৰ গঠনৰ বাবে NDAৰ তৎপৰতা, আজি নীতিশ কুমাৰক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 4,500টা শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীৰ আজি নথি পৰীক্ষণ আৰম্ভ। আৰু জুবিন গাৰ্গৰ উপজাদিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত অনুৰাগীৰ বিশেষ কাৰ্যসূচীৰ আয়োজন। জিলা সদৰত আছুৰ আজি গছপুলি ৰোপণ। পৌৰাঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।